Ella agakpani. Batori hoitemoi prozon masohuria. Etia prodhan batori homohol. Rastrapati Srimati Draupadi Murmue kali notun dillit 2023 barkhor 71 songkhok rastriya chalachitra bata homoh prodan kore. Dekhot dukhon bonde Bharat sleeper railgari mukoli kora hobo buli rail monti Ashwini Baishnave janibole dise. NATO আৰু আমেৰিকাৰ সামৰিক শক্তিৰ সহায়ত ইউক্ৰেইনে ৰাছিয়াৰ পৰা নিজৰ সকলো ভূখণ্ড ঘূৰাই আনিব পাৰে বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে ভাৰতবৰ্ষই গোলকীয় প্ৰতিযোগিতাসমূহ আয়োজন কৰাৰ সম্পূৰ্ণ ক্ষমতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চ হিচাপে আত্মকক প্ৰকাশ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে আৰু ভাৰত আজি পুৰুষৰ টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সুপাৰ ফৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশৰ মুখামুখি হ'ব Rastrapati Srimati Draupadi Murmue kali notun dillit 2023 barkhor 71 songkhok rastriya chalachitra bata homoh pradan kore chalachitra nirman অভিনয় কাহিনী কথনকে ধৰি বিভিন্ন শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হয় বঁটাসমূহ প্ৰদান কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে চলচ্চিত্ৰ কেৱল এটা উদ্যোগেই নহয় ই সমাজত সজাগতা বৃদ্ধি কৰাৰ এটা শক্তিশালী মাধ্যমো চলচ্চিত্ৰই জনসাধাৰণক অধিক সংবেদনশীল ৰূপে গঢ়ি তোলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে তেওঁ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলো ব্যক্তিকে ভাৰতীয় চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সন্মান আৰু পৰিচয় লাভ কৰাটো নিশ্চিত কৰিবলৈ অধিক প্ৰচেষ্টা কৰিবৰ বাবে আহ্বান জনায় বৰ্তমান সময়ত মহিলা কেন্দ্ৰিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে আৰু এনেধৰণৰ চলচ্চিত্ৰসমূহে বঁটা লাভ কৰাটো এটা ধনাত্মক সামাজিক দিশ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে কালিৰ অনুষ্ঠানত প্ৰখ্যাত অভিনেতা পৰিচালক তথা প্ৰযোজক মোহনলালক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয় হিন্দী চলচ্চিত্ৰ 12 ফেইললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয় শ্ৰেষ্ঠ হিন্দী ছবি বোলছবিৰ বঁটা কদ্ধল এ জেক ফ্ৰুট মিষ্টৰীলৈ আগবঢ়োৱা হয় জৱান বোলছবিত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু 12 ফেইলত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেচিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হয় একেদৰে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে শীৰ্ষক ছবিৰ বাবে ৰাণী মুখাৰ্জীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ আগবঢ়োৱা হয় সুদীপ্তা সেনৰ দ্য কেৰালা ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে শিল্পা ৰাও আৰু পি ভি এন এছ ৰোহিতক সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক গায়িকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানতে অসমৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয় পৰিচালক শিল্পিকা বৰদলৈয়ে মাও দ্য স্পিৰিট ড্ৰিমছ অৱ চেৰাও শীৰ্ষক চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰে দেশত দুখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী মুকলি কৰা হ'ব বুলি অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে এই ৰেলগাড়ী দুখনৰ ভিতৰত প্ৰথমখনে সকলো পৰীক্ষা আৰু পৰীক্ষামূলক যাত্ৰা সফলভাৱে সম্পন্ন কৰিছে আৰু দ্বিতীয়খনে অহা মাহৰ মাজভাগৰ ভিতৰত পৰীক্ষামূলক যাত্ৰা সম্পূৰ্ণ কৰিব এই ৰেলগাড়ী দুখনৰ প্ৰতিখনতে 16টাকৈ ডবা থাকিব বুলি তেওঁ প্ৰকাশ কৰে এ চি ফাৰ্ষ্ট ক্লাছ এ চি 2 টায়াৰ আৰু এ চি 3 টায়াৰ ডবা থাকিবলগীয়া এই ৰেলগাড়ী দুখনৰ প্ৰতিখনতে এবাৰত মুঠ 1128গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব ৰেলগাড়ী দুখনৰ সৰ্বাধিক গতিবেগ ঘণ্টাত 180 কিলোমিটাৰ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ইপিনে 1 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত দেৱালী আৰু ছট পূজাৰ প্ৰতি লক্ষ্য ৰাখি দেশত মুঠ 12,000 বিশেষ ৰেলগাড়ীৰ চলাচল কৰোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে নাটো আৰু আমেৰিকাৰ সামৰিক শক্তিৰ সহায়ত ইউক্ৰেইনে ৰাছিয়াৰ পৰা নিজৰ সকলো ভূখণ্ড ঘূৰাই আনিব পাৰে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পষ্টত উল্লেখ কৰে যে কিয়েভৰ বিৰুদ্ধে যুঁজি সমগ্ৰ ইউক্ৰেইনক পুনৰ জয়ী কৰাব পৰা যাব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ পাছতে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই মন্তব্য কৰে তেওঁ কয় যে তেওঁৰ মতামত সলনি হৈছে কাৰণ তেওঁ সামৰিক আৰু অৰ্থনৈতিক পৰিস্থিতি সম্পূৰ্ণৰূপে বুজিবলৈ আৰম্ভ কৰিছে যুদ্ধক্ষেত্ৰত সৰু প্ৰতিবেশী দেশখনক পৰাজিত কৰিব নোৱাৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াক সমালোচনাও কৰে ভাৰতবৰ্ষই গোলকীয় প্ৰতিযোগিতাসমূহ আয়োজন কৰাৰ সম্পূৰ্ণ ক্ষমতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই নতুন দিল্লীত কাইলৈৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ বুজ লৈ এই মন্তব্য কৰে পৰিদৰ্শনৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাখনৰ সৈতে জড়িত বিভিন্ন সা সুবিধাৰ বুজ লয় আৰু অংশগ্ৰহণকাৰী খেলুৱৈ তথা বিষয়াসকলৰ বাবে বিশ্বমানৰ ব্যৱস্থা তথা অহৰহ সেৱাত গুৰুত্ব দিয়ে মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শতাধিক ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব আৰু এয়া হ'ব ভাৰতবৰ্ষই আয়োজন কৰা সৰ্ববৃহৎ পেৰা এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই দেশৰ সামৰ্থ্য, চহকী সংস্কৃতি আৰু সকলোকে এক কৰাৰ শক্তি হিচাপে ক্ৰীড়াৰ প্ৰতি থকা দেশৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সেৱা আৰু সুশাসনৰ মন্ত্ৰৰে পৰিচালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজি আমি কেন্দ্ৰীয় চৰকাৰে কিদৰে ভাৰতত অৰ্ধপৰিবাহী অভিযানৰ জৰিয়তে দেশৰ ভৱিষ্যত গঢ় দিছে সেই বিষয়ে চমু প্ৰতিবেদন আগবঢ়াইছো।
অৰ্ধপৰিবাহী হৈছে আধুনিক ইলেক্ট্ৰনিকছৰ অপৰিহাৰ্য অংগ, যিয়ে যন্ত্ৰসমূহক কাম কৰাৰ ক্ষেত্ৰত সুপ্ত মগজুৰ দৰে কাম কৰে। 2021 চনত ভাৰতৰ অৰ্ধপৰিবাহী অভিযান চমুকৈ ISM আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে নিজৰ অৰ্ধপৰিবাহী যাত্ৰাক সপোনৰ পৰা বাস্তৱলৈ ৰূপান্তৰিত কৰিছে। চলিত মাহত নতুন দিল্লীত অনুষ্ঠিত ছেমিকন ইণ্ডিয়া 2025ত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশৰ অৰ্ধপৰিবাহী যাত্ৰাক ডিজিটেল ডায়মণ্ড অৰ্থাৎ ডিজিটেল হীৰা হিচাপে অভিহিত কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানে 76,000 কোটি টকাৰ ছেমিকন ইণ্ডিয়া অনুষ্ঠান চলাই আছে আৰু অৰ্ধপৰিবাহীৰ লগতে ডিছপ্লে নিৰ্মাণৰ বাবে 50% পৰ্যন্ত সহায় আগবঢ়াইছে। ডিজাইন লিংক ইনচেণ্টিভ আঁচনিৰ জৰিয়তে 280খনতকৈ অধিক শৈক্ষিক প্ৰতিষ্ঠান আৰু 70তকৈ অধিক ষ্টাৰ্টআপক সামৰি লোৱা হৈছে। লগতে SPECS আঁচনিয়ে ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণৰ বাবে 25% সমৰ্থন আগবঢ়াইছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ পশ্চিমবংগ, উৰিষ্যা আৰু ছত্তীশগড়ৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। বিভাগে আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তেলেংগানা আৰু বিদৰ্ভতো ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে। আজিৰে পৰা পৰৱৰ্তী 3-4 দিনলৈ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল আৰু পশ্চিমবংগৰ গংগা নৈৰ নিকটৱৰ্তী অঞ্চলসমূহত ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকাও প্ৰকাশ কৰিছে। খাদ্যৰ ৰাজহুৱা বিতৰণ বিভাগে কালি নতুন দিল্লীত ভাৰতীয় খাদ্য নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে খাদ্য শস্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত অধিক কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ প্ৰদৰ্শনৰ মান আৰু লক্ষ্য নিৰ্ধাৰণ কৰা। এই চুক্তিৰ জৰিয়তে সংৰক্ষণৰ ফলত দেখা পোৱা লোকচান হ্ৰাস কৰা, গুদামৰ ক্ষমতাৰ ব্যৱহাৰ উন্নত কৰা, খাদ্য আৰু যোগান শৃংখলৰ কাৰ্যক্ষমতাৰ বিকাশ আৰু গুণগত নিয়ন্ত্ৰণ শক্তিশালী কৰা আদি দিশত গুৰুত্ব আৰোপ কৰা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। চলিত মাহৰ 22 তাৰিখৰ পৰা কাৰ্যকৰী হোৱা GST সংস্কাৰৰ সুবিধা জনসাধাৰণে লাভ কৰিব পাৰিব। এই নতুন সংস্কাৰৰ অধীনত GST পৰিষদে পূৰ্বৰ 5, 12, 18 আৰু 28% 4টা স্তৰৰ গাঁথনি সৰল কৰি 5% আৰু 18% 2টা স্তৰৰ গাঁথনিলৈ পৰিৱৰ্তন কৰিছে। সামগ্ৰী আৰু সেৱা কৰৰ ওপৰত কৰ হ্ৰাস কৰা আৰু এই নতুন সংস্কাৰে নাগৰিকসকলক বহু পৰিমাণে সকাহ দিছে। ভাৰত আজি পুৰুষৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত ডুবাই ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে প্ৰতিযোগিতাত যোৱা নিশা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্ৰীলংকাক 5 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 133 ৰাণ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে 18 অভাৰত 5টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। পাকিস্তানৰ হুছেইন তালাতক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত 2023 বৰ্ষৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। দেশত 2খন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী মুকলি কৰা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে। নাটো আৰু আমেৰিকাৰ সামৰিক শক্তিৰ সহায়ত ইউক্ৰেইনে ৰাছিয়াৰ পৰা নিজৰ সকলো ভূখণ্ড ঘূৰাই নিব পাৰে বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে। ভাৰতবৰ্ষই গোলকীয় প্ৰতিযোগিতাসমূহ আয়োজন কৰাৰ সম্পূৰ্ণ ক্ষমতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে। আৰু ভাৰত আজি পুৰুষৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 নমস্কাৰ।